এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ একেটা পৰ্যায়ত ভোটগ্ৰহণ, নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ, নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং পলিং আৰু নিৰাপত্তাৰক্ষীৰ EVMসহ কৰ্তব্যস্থানত উপস্থিত, কেৰালাম আৰু পুডুচেৰীত কাইলৈ পুৱা 7 বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু সম্প্ৰতি নিয়মীয়া যোগান অব্যাহত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰকাশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এইবাৰৰ নিৰ্বাচনত 59গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যত এইবাৰ 2,50,00,000ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে 1,25,00,000 পুৰুষ, 1,25,00,000ৰো অধিক মহিলা আৰু 343গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনৰ 31,386টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কেইবাশ কোম্পানী নিয়োগ কৰা হৈছে। দৰং জিলাৰ দলগাঁও সমষ্টিত সৰ্বাধিক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ ভোটকেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
আপোনালোকসকলে জ্ঞাত যে 9 এপ্ৰিল 2026 অসমৰ বিধানসভা নিৰ্বাচনত ভোট গ্ৰহণৰ দিন। আপোনাৰ ভোট আপোনাৰ অধিকাৰ, সেয়েহে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু এগৰাকী সু নাগৰিক দায়িত্ব পালন কৰক। নিজৰ লগতে আনকো ভোটদান কৰি মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহ যোগাওক। ভোট দিবলৈ যাওঁতে সকলোৱে নীতি নিয়ম মানি চলক। ভোট গ্ৰহণকাৰী বিষয়াসকলৰ লগত সহযোগ কৰক আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰক।
ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে জিলাই জিলাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে জনসাধাৰণক নিৰ্ভয়ে ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
আপুনি হিচাপে জানে যে 9 তাৰিখে অসম বিধানসভাৰ চুনাও হ'ব। প্ৰথমবাৰ অসমত ছিংগল ফেজ চুনাও হ'ব। আমাৰ সমৰ কাৰণে বিনম্ৰ বিনতি আছে যে ওলাই আহি ভোট দিব লাগে। নিরাপত্তা আর সুরক্ষার সব অ্যারেঞ্জমেন্ট হয়েছে। কোনো ভয়, কোনো ডর কারু কারণে নাই। নির্ভয় হয়ে, নিডর হয়ে সবে আহি এই যে আমার ডেমোক্রেসির সেলিব্রেশন আছে, এটা গণতন্ত্র উৎসব, এই উৎসবত ভাগ লব লাগে। মই সবক বহাগ বিহুর শুভেচ্ছা জনায় মোর কথা ইয়াতে সামরিছো।
ৰাজ্যত কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ লগতে নিৰ্বাচনী দায়িত্বত থকা নিৰাপত্তাৰক্ষীসকল EVMসহ কৰ্তব্যস্থানত উপস্থিত হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 6টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল সাজু হৈছে। জিলাখনত মুঠ 10,41,935গৰাকী ভোটদাতা আছে। জিলাখনত মুঠ 1,326টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 300তকৈ অধিক ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। মাজুলী বিধানসভা সমষ্টিত 188টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 20টা হৈছে মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ। আজি পুৱাৰে পৰা পলিং আৰু প্ৰিজাইডিং বিষয়া তথা সুৰক্ষা বাহিনীৰ লোকসকল EVM আৰু অন্যান্য সামগ্ৰীসহ নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয়। গোলাঘাট জিলাত নিৰ্বাচন উপলক্ষে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ 5টা বিধানসভা সমষ্টিত 1,158টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু 9,00,000ৰো অধিক ভোটদাতাই এই কেন্দ্ৰসমূহত ভোটদান কৰিব পাৰিব। জিলাখনৰ 258টা কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল সাজু হৈছে। 2,872গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হৈছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ 1,868টা ভোটগ্ৰহণ কেন্দ্ৰত আজি দিনৰ ভাগতে সকলো প্ৰিজাইডিং আৰু পলিং বিষয়া উপস্থিত হয়। প্ৰতিটো কেন্দ্ৰত CCTVৰ উপৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত মুঠ 200টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আছে। জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আয়ুক্ত দেৱাশী শৰ্মাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
ইতিমধ্যে আমাৰ 1,886টা পলিং ষ্টেচনলৈ আমাৰ 8,000ৰো অধিক যিসকল পলিং ষ্টাফ তেওঁলোক ওলাই গৈছে ইতিমধ্যে আৰু প্ৰায় 20% এতিয়া যাবলৈ বাকী আছে। তেওঁলোক গৈ নিজৰ যিখিনি গন্তব্য স্থান গৈ পাবগৈ, পলিং ষ্টেচনবিলাক পাবগৈ। প্ৰথমতে যোনখিনি দূৰৰ যোনবোৰ পলিং ষ্টেচন সেই মহিলাসকলক আমি প্ৰথমতে পঠিয়াবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে যাতে বেছি দূৰত নকৰে সেইটো চেষ্টা কৰা হৈছে। বাকীখিনি লাহে লাহে গৈ আছে। আমি ভাবোঁ যে অহা বেছি এঘণ্টা ভিতৰত থাকি গোটেইখিনি ক্লিয়াৰ হৈ যাব। প্ৰতিটো পলিং ষ্টেচনত যোনটো AMF বুলি কয় এছিয়ৰ্ড মিনিমাম ফেচিলিটি সেই গোটেইখিনিৰ ব্যৱস্থা কৰা হৈছে।
মৰিগাঁও নিৰ্বাচনী জিলাতো ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰীসকল নিজ নিজ কেন্দ্ৰত উপস্থিত হৈছে। এইবাৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ বাবে সুকীয়া সময় নিৰ্ধাৰণ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰী বিতৰণ কেন্দ্ৰত ভিৰ যথেষ্ট হ্ৰাস পায়। জিলাখনৰ 968টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে মুঠ 4,724 গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰশাসন সাজু হৈছে। জিলাখনত 1,010টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল যদিও শেহতীয়াকৈ গোৱালপাৰা পশ্চিম সমষ্টিৰ এটা ভোটকেন্দ্ৰত ভোটদাতাৰ সংখ্যা নিৰ্ধাৰিত হিচাপতকৈ অধিক হোৱাত তাত অতিৰিক্ত এটা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 283টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ। ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিৰ 1,548টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল উপস্থিত হৈছে। দক্ষিণ শালমাৰাৰ মানকাছৰ বিধানসভা সমষ্টিৰ 402টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে পলিং আৰু প্ৰিজাইডিং বিষয়াসকল নিজ নিজ কেন্দ্ৰত উপস্থিত হৈছেগৈ। বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ 1,121টা ভোটগ্ৰহণ কেন্দ্ৰত 3,992 গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
কেৰালাম আৰু পুডুচেৰীত কাইলৈ পুৱা 7 বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। কেৰালামৰ 140টা সমষ্টিৰ 883 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ৰাজ্যখনত 2,71,00,000 ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ৰাজ্যখনত 30,395 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 2,040টা স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু 76,000ৰো অধিক নিৰাপত্তা কৰ্মী নিয়োগ কৰা হৈছে। পুডুচেৰীৰ 30টা বিধানসভা সমষ্টিত 294 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 9,50,639 ভোটদাতাই কেন্দ্ৰীয় শাসিত অঞ্চলটোত ভোটদানৰ সুযোগ লাভ কৰিছে আৰু ইয়াৰে 24,919 গৰাকী প্ৰথমবাৰৰ বাবে ভোটদানৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, MGNREGA জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰ পত্ৰ ইত্যাদি। ভোটদাতাগৰাকীৰ পৰিচয় সম্পৰ্কে নিশ্চিত তথ্য থাকিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। ভোটাৰ পৰিচয় পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে ভোটদাতাগৰাকীৰ পৰিচয় সাব্যস্ত কৰাত সমস্যা হলে তেওঁ উল্লেখিত 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাব লাগিব। বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ সমষ্টিৰ অৱলোকনত আজি শুনক কোকৰাঝাৰ সমষ্টিৰ অৱলোকন।
কোকৰাঝাৰ জিলাৰ 5টা বিধানসভা সমষ্টি, গোসাইগাঁও অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত, দুতমা আৰু কোকৰাঝাৰ, বাওখুগ্ৰী আৰু পৰ্বতঝাৰা, ইয়াৰ ভিতৰত কোকৰাঝাৰ বিধানসভা সমষ্টিটো BTRৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিগণিত হৈ আহিছে। 2023 চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ কোকৰাঝাৰ পূব আৰু পশ্চিম সমষ্টি দুটা বিলুপ্ত কৰি একত্ৰীকৰণৰ জৰিয়তে নতুনকৈ কোকৰাঝাৰ সমষ্টি গঠন কৰা হয়। কাইলৈ হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা মুঠ 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীসকল হৈছে UPPLৰ লৰেঞ্চ ইছলাৰী, BPFৰ সেউলী মহিলাৰী, কংগ্ৰেছৰ মানিক চন্দ্ৰ ব্ৰহ্ম, নিৰ্দলীয়ৰ ৰঞ্জয় কুমাৰ ব্ৰহ্ম, লৱণ আৰ্জৰী আৰু VPRৰ তনন দৈমাৰী। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কোকৰাঝাৰ সমষ্টিৰ মুঠ ভোটৰ সংখ্যা হৈছে 145,083 গৰাকী। ইয়াৰ ভিতৰত 71,393 জন পুৰুষ আৰু 73,690 গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ ভোটাৰ আছে। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হৈছে লৰেঞ্চ ইছলাৰী। 2021 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ 6 বাৰকৈ বিধায়ক আৰু BPFৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক 20,095টা ভোটৰ ব্যৱধানত পৰাভূত কৰিছিল। এই নিৰ্বাচনত ইছলাৰীয়ে 83,515টা ভোট লাভ কৰিছিল আৰু শ্ৰীমতী ব্ৰহ্মই 63,420টা ভোট লাভ কৰিছিল। এইবাৰৰ কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা তীব্ৰ আৰু ৰোমাঞ্চকৰ হ'ব বুলি অনুমান কৰা হৈছে। কোকৰাঝাৰৰ পৰা আকাশবাণী সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী।
অসমকে ধৰি পাঁচখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ পাছতে ২২খন ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোটাৰ তালিকা বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। তৃতীয় তথা অন্তিম পৰ্যায়ত হ'বলগীয়া এই সংশোধনী অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, লাডাখ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, দিল্লী, উৰিষ্যা, পাঞ্জাব, ছিক্কিম, ত্ৰিপুৰা, তেলেংগানা আৰু উত্তৰাখণ্ডত কৰা হ'ব। এই পাঁচখন ৰাজ্যত মুঠ ৩৯ কোটি লোকৰ ভোটাৰ তালিকাত নাম পৰীক্ষণ কৰা হ'ব। দেশৰ খনি আৰু শক্তি প্ৰকল্পসমূহত পৰ্যাপ্ত পৰিমাণৰ কয়লা মজুত আছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত আন্তঃ মন্ত্ৰালয়ৰ বৈঠকত কয়লা মন্ত্ৰালয়ৰ যুটীয়া সচিব সঞ্জীৱ কুমাৰ কাছিয়ে কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত দেশত কয়লাৰ মূল্য বৃদ্ধি হোৱা নাই আৰু পৰ্যাপ্ত পৰিমাণ কয়লা মজুত আছে। একেদৰে দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলো পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু সম্প্ৰতি নিয়মীয়া যোগান অব্যাহত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলক অগ্ৰাধিকাৰ দি ১০০% যোগান নিশ্চিত কৰা হৈছে। অৱশ্যে ব্যৱসায়িক ৰন্ধন গেছৰ যোগান ব্যৱস্থা সামান্য নিয়ন্ত্ৰণ কৰা হৈছে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ যুদ্ধবিৰতি ঘোষণাক আদৰণি জনাইছে। ইয়াৰ ফলত পশ্চিম এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে হৰ্মুজ প্ৰণালীৰে বাধাহীনভাৱে নৌ পৰিবহণ তথা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰভাৱ অব্যাহত থাকিব বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আশা ব্যক্ত কৰিছে। শ্ৰীজয়ছোৱালে কয় যে শান্তি আৰু স্থিৰতাৰ বাবে গ্ৰহণ কৰা সকলো পদক্ষেপক ভাৰতে আদৰণি জনাইছে আৰু ইয়াৰ জৰিয়তে ইউক্ৰেইনৰ শান্তি প্ৰতিষ্ঠাৰ প্ৰয়াসকো উৎসাহিত কৰা হ'ব বুলি আশা কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কাইলৈৰ পৰা পৰিপুষ্টি বিষয়কৰ অষ্টম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জীৱনৰ প্ৰথম ছবছৰত শিশুৰ মগজুৰ বিকাশ সৰ্বাধিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিয়লি ৩ বজাৰ পৰা আয়োজিত অনুষ্ঠানত এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
এইবাৰৰ অসম বিধানসভা নিৰ্বাচনত 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 663 জন পুৰুষ আৰু 59 গৰাকী মহিলা প্ৰাৰ্থী। ৰাজ্যৰ 78টা বিধানসভা সমষ্টিত কোনো মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই। এই সমষ্টিসমূহৰ ভিতৰত আছে হাওৰাঘাট, আমৰি, লখিমপুৰ, বৰাক উপত্যকাৰ উদাৰবন, কাটিগড়া, শিলচৰ, সোণাই, হাইলাকান্দি, ধলাই, আলগাপুৰ, কাটলিচেৰা, উজনি অসমৰ শিৱসাগৰ, নাজিৰা, মাজুলী, যোৰহাট, ঢেকিয়াজুলি, ৰঙাপাৰা, নদুৱাৰ, নামনি অসমৰ বৰক্ষেত্ৰী, নলবাৰী, টিহু, ভৱানীপুৰ, সৰভোগ, পলাশবাৰী, পূব গোৱালপাৰা ইত্যাদি। বিজেপিয়ে 6 গৰাকী, কংগ্ৰেছে 13 গৰাকী, এছ ইউ চি আই এ 12 গৰাকী, অসম গণ পৰিষদে 1 গৰাকী, আম আদমী পাৰ্টীয়ে 3 গৰাকী, অসম জাতীয় পৰিষদে 1 গৰাকী, ৰাইজৰ দলে 1 গৰাকী, চি পি আই এম এ 1 গৰাকী, ঝাৰখণ্ড মুক্তি মৰ্চাই 1 গৰাকী আৰু তৃণমূল কংগ্ৰেছ দলে 2 গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে। ইপিনে এইবাৰৰ নিৰ্বাচনত 40 বছৰৰ অনূৰ্ধ 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 18-19 বছৰ বয়সৰ 642,314 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলগীয়া এইবাৰৰ নিৰ্বাচনত এই নৱপ্ৰজন্মৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে তিনিচুকীয়াত 38 বছৰীয়া ডেভিড টি ফুকন, চামগুৰিত 27 বছৰীয়া তানজিল হুছেইন আৰু আলগাপুৰ কাটলিচেৰাত 34 বছৰীয়া জুবেইল আনন্দ মজুমদাৰক প্ৰাৰ্থিত্ব দিছে। বিজেপিয়ে হাফলঙত 37 বছৰীয়া ৰূপালী লাংথাছা আৰু পশ্চিম গোৱালপাৰাত 30 বছৰীয়া পবিত্ৰ ৰাভাক প্ৰাৰ্থিত্ব দিছে। ৰাইজৰ দলে মৰিয়নী সমষ্টিত 36 বছৰীয়া ডঃ জ্ঞানশ্ৰী বৰা আৰু মাৰ্ঘেৰিটা সমষ্টিত 30 বছৰীয়া ৰাহুল ছেত্ৰীক প্ৰাৰ্থিত্ব আগবঢ়াইছে। অসম জাতীয় পৰিষদ দলে মধ্য গুৱাহাটী সমষ্টিত 27 বছৰীয়া কুংকী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত 205,085 গৰাকী বিশেষভাৱে সক্ষম আৰু 2,464 গৰাকী শতায়ুগৰাকী ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ একেটা পৰ্যায়ত ভোটগ্ৰহণ। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ। নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং, পলিং আৰু নিৰাপত্তাৰক্ষী ইভিএমসহ কৰ্তব্যস্থানত উপস্থিত। কেৰালাম আৰু পুডুচেৰীত কাইলৈ পুৱা 7 বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু সম্প্ৰতি নিয়মীয়া যোগান অব্যাহত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।